নমস্কাৰ, মই তৰংগ গগৈ, বিধায়ক, নাহৰকটি সমষ্টি। কাইলৈ 6 মাৰ্চ পুৱা 9 বজাত অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বশৰ্মা ডাঙৰীয়াই অংশগ্ৰহণ কৰিবলগীয়া জন আশীৰ্বাদ যাত্ৰা নাহৰকটীয়া নগাঁও তিনিআলিৰ হৈ নাহৰকটীয়া টাউন, ৰটাৰী ক্লাব, ৰাঙলী পথাৰ, গণেশ দোকান, আশাবাম গেট, নাহৰণী ব্লক, নমাটি তিনিআলি হৈ তিনিআলি বাগানৰ হৈ টিংখাঙল গতি কৰিব। তাৰপৰা তেখেত টিংখাঙল যাত্ৰা কৰিব। সেয়েহে উক্ত যাত্ৰাৰ সময়ত আমাক আশীৰ্বাদ প্ৰদান কৰিবৰ বাবে সমূহ নাহৰকটীয়াবাসী ৰাইজক অনুৰোধ জনালোঁ। ধন্যবাদ।